লোক অধ্যায় আঠ। তাৰ অলপৰ পাছত তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে। আৰু সেই বাৰজন পাচনি আৰু অসুচী ভূতৰ আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, অৰ্থাৎ যিজনীৰ পৰা সাতোটা ভূত ওলাইছিল, মগদলিনী বুলি মতা সেই মৰিয়ম আৰু হেৰুদ ৰজাৰ ঘৰগিৰি কোচৰ ঘৈণীয়েক জোহানা আৰু সুচান্না আৰু আন আন অনেক তিৰোতাবিলাক তেওঁৰ লগত আছিল। এই তিৰোতাবিলাকে নিজৰ নিজৰ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল। প্ৰত্যেক নগৰৰ পৰা মানুহবিলাক তেওঁৰ ওচৰলৈ আহি আহি বহু মানুহৰ এটা দল গোট খোৱা সময়ত তেওঁ এটা দৃষ্টান্ত দি ক'লে,
এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল। তেওঁ সিঁচোতে সিঁচোতে কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল, তাতে ভৰিৰে গছকা হ'ল আৰু আকাশৰ চৰাইবোৰে তাক খুটি খালে। কেতবোৰ শিলনিত পৰিল, পাছে গজিলতেই জীপ নোহোৱাত শুকাই গ'ল। কেতবোৰ কায়তনিত পৰিল, তাতে কায়েতীয়া বন তাৰ লগত বাঢ়ি সিঁচি ধৰি মাৰিলে। আনবোৰ ভাল মাটিত পৰি গজি বাঢ়ি এশ গুণ গোট ধৰিলে।
এইবোৰ কথা কৈ তেওঁ ৰিঙিয়াই ক'লে,
যিজনৰ শুনিবলৈ কাণ আছে তেওঁ শুনক।
পাছে তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে,
এই দৃষ্টান্তৰ অৰ্থ কি?
তাতে তেওঁ ক'লে,
ঈশ্বৰৰ ৰাজ্যৰ নিগুৰ তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে, কিন্তু আনবিলাকে যেন দেখিও নেদেখে আৰু শুনিও নুবুজে, এই নিমিত্তে তেওঁবিলাকৰ আগত দৃষ্টান্তৰে কোৱা হৈছে। সেই দৃষ্টান্তৰ অৰ্থ এই, কঠিয়াই ঈশ্বৰৰ বাক্য, বাটৰ কাষত যি সেইবোৰ শুনাবিলাক, তেওঁবিলাকে যেন বিশ্বাস নকৰে আৰু পৰিত্ৰাণ নাপায়, এই নিমিত্তে চৈতানে তেতিয়া আহি তেওঁবিলাকৰ মনৰ পৰা বাক্য কাঢ়ি লৈ যায়। আৰু শিলনিত যি সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ, এওঁবিলাকৰ শিপা নথকাত এওঁবিলাকে অলপ কাল বিশ্বাস কৰি থাকি পাছে পৰীক্ষাৰ সময়ত খহি পৰে। আৰু যি কায়তনিত পৰিল, সেয়ে হৈছে যিবিলাকৰ শুনাৰ পাছে আয়ুসৰ কাল নিয়াওঁতে জীৱনৰ চিন্তা ধন আৰু সুখত মগ্ন হোৱাত একো ফল সিদ্ধ নহয়। কিন্তু ভাল মাটিত যি সেইবোৰ হৈছে এনেকুৱা মানুহ, যিবিলাকে বাক্য শুনি তাক সৰল আৰু শুদ্ধ মনত ৰাখি ধৈৰ্যৰে ফল উৎপন্ন কৰে। কোনেও চাকি লগাই পাত্ৰেৰে নাঢাকে বা খাটৰ তলত নথয়, কিন্তু ভিতৰলৈ সোমোৱাবিলাকে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়, কিয়নো যি প্ৰকাশিত নহ'ব এনে কোনো লুকুৱাই থোৱা বস্তু নাই। আৰু যিহক জনা নহ'ব বা যি প্ৰকাশিত হৈ নাযাব এনে কোনো গুপুত বস্তু নাই। এতেকে তোমালোকে কিদৰে শুনা তাক চাবা, কিয়নো যাৰ আছে তেওঁক দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে বুলি তেওঁ ভাবে তাকো তেওঁৰ পৰা নিয়া যাব।
পাছে যীশুৰ মাক আৰু ভায়েকবিলাক তেওঁৰ ওচৰলৈ আহিল, কিন্তু লোকসমূহৰ কাৰণে তেওঁৰে সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে। তাতে তেওঁক এই সংবাদ দিয়া হ'ল যে,
আপোনাৰ মাক আৰু ভাইবিলাকে আপোনাক দেখা পাবৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।
কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
এই যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে এওঁবিলাকেই মোৰ আই আৰু মোৰ ভাই।
পাছে এদিন তেওঁ শিষ্যবিলাকৰ সৈতে এখন নাৱত উঠি তেওঁলোকক ক'লে,
আহা আমি সৰুবৰৰ সিপাৰলৈ যাওঁ হওক।
তাতে তেওঁলোকে নাও মেলি গ'ল, কিন্তু যাওঁতে যাওঁতে তেওঁৰ টোপনি আহিল আৰু সৰুবৰত ধুমুহা বতাহ আহি লগাত বহুত পানী সোমাই থকাত তেওঁলোক সংকটত ভুগিল। তাতে তেওঁলোকে তেওঁৰ ওচৰলৈ গৈ তেওঁক জগাই ক'লে,
আমি মৰোগে।
তেতিয়া তেওঁ সাৰ পাই বতাহ আৰু পানীৰ ঢৌকো ডুবিয়ালে। তাতে দুয়ো শান্ত হোৱাত শান্ত হ'ল। তেতিয়া তেওঁলোকক ক'লে,
তোমালোকৰ বিশ্বাস ক'তা?
তাতে তেওঁলোকে ভয়াতুৰ হৈ বিস্ময় মানি ইজনে সিজনক ক'লে,
এওঁনো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও যে এওঁৰ কথা মানে।
পাছে তেওঁলোকে গালিলৰ সন্মুখত থকা গেৰাচনীয়াবিলাকৰ দেশ পালেগৈ। তাতে তেওঁ বামত উঠিলতেই নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ'ল। সি বহুদিনৰ পৰা কাপোৰ পিন্ধা নাই আৰু ঘৰতো নাথাকে, কিন্তু মৈদামবোৰত থাকে। সি যীশুক দেখিয়ে আতাহ পাৰি তেওঁৰ আগত পৰি বৰ মাতেৰে ক'লে,
হে সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ যীশু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছো, মোক যাতনা নিদিব।
কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অসুচী আত্মাক আজ্ঞা দিছিল, কাৰণ সি তাক অনেক দিনৰ পৰা ধৰিছিল আৰু তাক পহৰা দি শিকলি আৰু বেৰীৰে বান্ধি থোৱা হৈছিল। কিন্তু সি সেই বান ছিঙি ভূতৰ দ্বাৰাই নিৰ্জন ঠাইলৈ চালিত হৈছিল। তাতে যীশুৱে তাক সুধিলে,
তোৰ নাম কি?
তাতে সি কলে, কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাইছিল। পাছে তেওঁ যেন সিহঁতক অগাত ঠাইলৈ যাবলৈ আজ্ঞা নিদিয়ে, ভূতবোৰে এনে বিনয় কৰিলে। সেই ঠাইত পৰ্বতৰ ওপৰত বৰ এজাক গাহৰি চৰি আছিল। সেইবোৰৰ ভিতৰতে সোমাবলৈ অনুমতি দিয়ক বুলি ভূতবোৰে বিনয় কৰিলত তেওঁ অনুমতি দিলে। তেতিয়া সেই মানুহৰ পৰা ভূতবোৰ ওলাই গাহৰিবোৰৰ ভিতৰত সোমালগৈ। তাতে গাহৰিজাক লৰি গৈ গড়াৰ পৰা সৰুবৰত পৰিল। এই ঘটনা দেখি ৰখীয়াবোৰে পলাই নগৰ আৰু গাঁৱে ভূঁৱে সম্বাদ দিলেগৈ। তাতে মানুহবিলাকে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীশুৰ ওচৰলৈ আহি যি মানুহৰ পৰা ভূত ওলাই গ'ল তাক কাপোৰ পিন্ধা আৰু জ্ঞান পোৱা হৈ যীশুৰ চৰণৰ কাষত বহি থকা দেখি ভয় কৰিলে। আৰু সেই ভূতে পোৱাটোৱে কেনেকৈ ৰক্ষা পালে দেখাবিলাকে তাক তেওঁবিলাকৰ আগত ক'লে। পাছে গেৰাচনীয়াবিলাকৰ দেশৰ চাৰিওফালৰ সকলো মানুহে তেওঁবিলাকৰ ওচৰৰ পৰা যাবলৈ তেওঁক মিনতি কৰিলে, কিয়নো তেওঁবিলাকৰ বৰ ভয় লাগিছিল। তাতে তেওঁ নাৱত উঠি উলটি গ'ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ'ল সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে। কিন্তু তেওঁ তাক পঠাই দি ক'লে,
তোমাৰ ঘৰলৈ গৈ ঈশ্বৰে তোমালৈ কেনে মহৎ কৰ্ম কৰিলে তাক বৰ্ণনা কৰাগৈ।
তাতে সি তাৰ পৰা গৈ যীশুৱে তালৈ যি মহৎ কৰ্ম কৰিলে তাক গোটেইখন নগৰত ঘোষণা কৰিলে। পাছে যীশু উলটি আহিলত লোকসমূহে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে, কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল। আৰু চোৱা, নামঘৰৰ জাইৰ নামেৰে এজন অধিকাৰীয়ে আহি যীশুৰ চৰণত পৰি তেওঁৰ ঘৰলৈ যাবলৈ তেওঁক বিনয় কৰিলে।
অনুগ্ৰহ কৰি তেওঁৰ ঘৰলৈ আহক, কিয়নো তেওঁৰ বাৰ বছৰীয়া জীয়েক এজনী মাথো আছে আৰু তাই মৰমৰো হৈছে।
তাতে তেওঁ আহোঁতে তেওঁৰ ওচৰত লোকসমূহ হিচ খাই আছিল। তাতে বাৰ বছৰ তেজ যোৱা ৰোগ ভোগ কৰি বেজত সৰ্বস্ব খৰচ কৰিও কাৰো দ্বাৰাই সুস্থ হ'ব পৰা নাই এনেজনী তিৰোতাই যীশুৰ পাছফালেদি আহি তেওঁৰ কাপোৰৰ দহিচুলত তেওঁৰ তেজ যোৱা তেতিয়াই ৰ'ল। তাতে যীশুৱে ক'লে,
মোক কোনে চুলে?
সকলোৱে নাই চোৱা বুলি কলত পিতৰ আৰু তেওঁৰ লগৰবিলাকে ক'লে,
হে নাথ, লোকসমূহে আপোনাক বেৰি হেঁচি ধৰি আছে।
কিন্তু যীশুৱে ক'লে,
কোনোবাই মোক চুলে, কিয়নো মোৰ পৰা শক্তি ওলাল, মই ইয়াক গম পালোঁ।
তাতে সেই তিৰোতাই মই গুপ্ত নহওঁ বুলি জানি কঁপি কঁপি আহি তেওঁৰ আগত পৰি কিহৰ নিমিত্তে তেওঁক চুইছিল আৰু কেনেকৈ তেতিয়াই সুস্থ হ'ল তাকে আটাইৰে আগত ক'লে। তেওঁক ক'লে,
আইটি, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে, কুশলে যোৱা।
তেওঁ এই কথা কওঁতেই নামঘৰৰ গৰাকীৰ তোৰ পৰা কোনো এজনে আহি তেওঁক ক'লে,
তোমাৰ জীয়েৰা মৰিল, গুৰু কাৰো দুখ নিদিবা।
কিন্তু যীশুৱে তাকে শুনি তেওঁক উত্তৰ দিলে,
ভয় নকৰিবা, বিশ্বাস মাথোন কৰা, তাতেই তাই ৰক্ষা পৰিব।
পাছে ঘৰলৈ আহি পিতৰ, জোহন, জাকুব আৰু ছোৱালীৰ মাক বাপেকৰ বাহিৰে কাকো তেওঁৰ লগত সোমাবলৈ নিদিলে আৰু সকলোৱেই তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক'লে,
তোমালোকে নাকান্দিবা, তাই মৰা নাই, টোপনিতে আছে।
কিন্তু তাই মৰিল বুলি তেওঁবিলাকে জানি তেওঁক হাঁহিলে। কিন্তু তেওঁ তাইৰ হাতত ধৰি মাতি ক'লে,
আইটি, উঠা।
তাতে তাইৰ প্ৰাণ আকৌ আহিলত তাই তেতিয়াই উঠিল আৰু তেওঁ তাইক কিছু খাবলৈ দিবলৈ আজ্ঞা দিলে। তাতে তাইৰ মাক বাপেকে বিস্ময় মানিলে, কিন্তু এই ঘটনাৰ কথা কাকো নক'বলৈ তেওঁলোকক আজ্ঞা দিলে।